চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
Bye. আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদি আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ আজি এই চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়েই দুষাৰিমান লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে আপুনি চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু অনুৰোধ কৰিছো আজিও যাতে দুষাৰিমান লিখি পঠিয়ায়। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, তেওঁলোকৰ আগত তুমি নিজকে স্পষ্ট ৰূপত প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। আপুনি যদি আমাৰ ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই ৰোমিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। প্ৰথমতে পদটো পাঠ কৰি দিছো। যিজনে বিশেষ দিন মানে তেওঁ প্ৰভুৰ উদ্দেশ্যে তাক মানে, যিজনে খায় তেওঁ প্ৰভুৰ উদ্দেশ্যে খায়, কিয়নো তেওঁ ঈশ্বৰক ধন্যবাদ কৰে, আৰু যিজনে নাখায় তেওঁ প্ৰভুৰ উদ্দেশ্যে নাখায় আৰু ঈশ্বৰক ধন্যবাদ কৰে। প্ৰিয় শ্ৰোতা, আমি খ্ৰীষ্টীয় লোকসকলে প্ৰভুৰ উদ্দেশ্যে একোটা দিন বিশেষ দিন হিচাপে পালন কৰোঁ। সেই দিন আৰু তাৰ তাৎপৰ্য হয়তো বেলেগ হ'ব পাৰে, কিন্তু উদ্দেশ্য একেটাই, আমি তাক প্ৰভুৰ উদ্দেশ্যে পালন কৰোঁ। আনহাতে দেওবাৰ দিনটো আমি প্ৰভুৰ দিন হিচাপে পালন কৰিব লাগে। সেইদিনা যদি প্ৰভুৰ গৌৰৱৰ অৰ্থে আমি যাত্ৰা কৰোঁ নাইবা কিবা কাম কৰোঁ, তেন্তে তাত জানো কিবা আপত্তি থাকিব পাৰে? নিশ্চয় নোৱাৰে। ঠিক সেইদৰে যিসকলে খায় তেওঁলোকে খাওঁতেও প্ৰভুক ধন্যবাদ দিহে খায়। মাংস খোৱাজনেও প্ৰভুক ধন্যবাদ দিয়েই মাংস খায়, আৰু শাক পাচলি খোৱাজনেও প্ৰভুক ধন্যবাদ দিয়েই খায়। গতিকে আমাৰ খোৱা মেজত বা থালত কি আছে সেইটো আচল কথা নহয়, কিন্তু অন্তৰত কি আছে সেইটোহে আচল কথা। অন্তৰৰ অৱস্থাই হ'ল খ্ৰীষ্টীয় আচৰণৰ মাপকাঠি। 7-9 নম্বৰ পদলৈকে পাঠ কৰি দিছো। কিয়নো আমাৰ কোনেও নিজৰ কাৰণে নিজিয়ে আৰু কোনেও নিজৰ নিমিত্তে নমৰেও, কাৰণ আমি যদি জীওঁ তেন্তে প্ৰভুৰ উদ্দেশ্যে জীওঁ, যদি মৰো তেন্তে প্ৰভুৰ উদ্দেশ্যেই মৰো। এইকাৰণে জীওঁ বা মৰো আমি প্ৰভুৰেই হৈ আছো, কিয়নো মৰা আৰু জীয়াবিলাকৰ প্ৰভু হবলৈ খ্ৰীষ্ট মৰিল আৰু জিলে। প্ৰিয় শ্ৰোতা, এই পদকেইটাত এটি ডাঙৰ কথা কোৱা হৈছে, সেয়া হৈছে যীশুখ্ৰীষ্টই নিজৰ পাপৰ কাৰণে মৰা নাছিল আৰু নিজৰ কাৰণে জীয়াইও থকা নাছিল, তেওঁ আমাৰ কাৰণেহে জি উঠিছিল আৰু মৰিছিল। ঠিক সেইদৰে আমি যেতিয়া জীয়াই থাকোঁ তেতিয়া প্ৰভুৰ গৌৰৱৰ কাৰণে আৰু আন মানুহৰ সাক্ষ্যৰ কাৰণে জীয়াই থাকোঁ, আৰু যেতিয়া মৰো তেতিয়া প্ৰভুৰ লগত থাকিবলৈকেই মৰোঁ। গতিকে আমি মৰা বা জীয়াই থকাৰ প্ৰকৃত উদ্দেশ্য হ'ল প্ৰভুৰ লগত আমাৰ সহভাগিতা। আমি খাবলৈ জীয়াই থকা নাই, কিন্তু প্ৰভুৰ গৌৰৱৰ কাৰণেই জীয়াই আছো। 2 কৰিন্থীয়া 5:10 কোৱা হৈছে, কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুধৰ আসনৰ আগত থিয় হ'ব লাগিব। সেই সময়ত আমি আহাৰত কি খাইছো তাক সোধা নহয়, কিন্তু আহাৰত বহুতে প্ৰভুৰ লগত আমাৰ সম্বন্ধ কেনেকুৱা আছিল তাকহে সোধা হ'ব। এইবাৰ আমি 10-12 নম্বৰ পদলৈকে পঢ়িছো, কিন্তু তুমি কিয় নিজৰ ভাইৰাৰ সুধ বিচাৰ কৰা? তোমাৰ ভাইৰাকনো কিয়হে জ্ঞান কৰা? কিয়নো আমি সকলোৱে খ্ৰীষ্টৰ সুধৰ আসনৰ আগত থিয় হ'ম, কাৰণ লিখা আছে, প্ৰভুৱে কৈছে, মোৰ জীৱনৰ শপত, সকলোৱে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব। এনেকৈ আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব। সেইকাৰণে এই পদকেইটাত কোৱা হৈছে যে আমি আমাৰ ভাইৰ অৰ্থাৎ বিশ্বাসত দুৰ্বল ভাইসকলৰ সুধ বিচাৰ কৰা উচিত নহয়। তেওঁৰ সুধ বিচাৰ ঈশ্বৰে কৰিব, কিন্তু আমি নিজৰ বিষয়ে এবাৰ বিচাৰ কৰি চাওঁ হওক, আৰু প্ৰভুৰ হাতত নম্ৰতাৰে সোধাই দি প্ৰাৰ্থনাৰে আমাৰ পাপৰ ক্ষমা বিচাৰো হওক। 13 নম্বৰ পদটো পঢ়িছো, এতেকে আহা আমি পৰস্পৰে আৰু সুধবিচাৰ নকৰো, বৰং তোমালোকে এই বিচাৰ কৰা যে ভাইৰ আগত উজুতি খোৱা বা বিঘিনি জন্মোৱা মূঢ়াত হ'ব নালাগে। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে আমি আৰু দুৰ্বল ভাইসকলৰ সুধবিচাৰ কৰা উচিত নহয়, বৰং বিশ্বাসত বলৱান হবলৈ পৰস্পৰে একে সহভাগিতাৰে প্ৰভুৰ উদ্দেশ্যে বসবাস কৰা উচিত। এইবাৰ 15 আৰু 16 নম্বৰ পদ দুটা পঢ়ি দিছো, কিয়নো তোমাৰ খোৱা বস্তুৰ দ্বাৰাই যদি তোমাৰ ভাই দুখিত হয় তেন্তে তুমি আৰু প্ৰেমাচৰণ কৰা নহয়, যিজনৰ নিমিত্তে খ্ৰীষ্ট মৰিল সেইজনক তোমাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিবা, এতেকে তোমালোকৰ উত্তমতা নিন্দিত নহওক। প্ৰিয় শ্ৰোতা, আমি যেতিয়া পাপত পুত গৈ আছিলো তেতিয়াই যদি খ্ৰীষ্ট আমাৰ কাৰণে মৰিল তেন্তে সেই মৃত্যুৰ দ্বাৰা পৰিত্ৰাণ পোৱা দুৰ্বল ভাইজনক আমি খোৱা বোৱাক লৈ কিয় উজুতি খুৱাওঁ নাইবা বাধা জন্মাওঁ? আমি তেনে নকৰো হওক, কাৰণ খ্ৰীষ্টৰ মৃত্যুৱে আমাক সকলো বিধানৰ পৰা মুক্ত কৰিলে, আমি স্বাধীন হলো। আনহাতে স্বাধীনতাই আকৌ অনুজ্ঞাক নুবুজায়, অৰ্থাৎ আমি যি কৰিবলৈ ইচ্ছা কৰো তাকে কৰাক নুবুজায়। তেনে কৰিলে স্বাধীনতাৰ সদব্যৱহাৰ নহয়, বৰং অপব্যৱহাৰ কৰাহে হ'ব। গতিকে আমি খ্ৰীষ্টীয় লোক হিচাপে খ্ৰীষ্টীয় আচৰণ কৰিবলৈ যাওঁতে সদায় মনত ৰাখিব লাগিব যাতে আমাৰ আচৰণৰ দ্বাৰা দুৰ্বল ভাইসকল যাতে বিশ্বাসত ভাঙি নাযায়। এতিয়া আমি 17 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো, কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়, কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। প্ৰিয় শ্ৰোতা, এই পদটি হল ঈশ্বৰৰ ৰাজ্যৰ এটি চমু বৰ্ণনা। এই বিষয়ে এজন মানুহে এটা বৰ ধুনীয়া সংজ্ঞা দাঙি ধৰিছে, সেইটো হল এনেধৰণৰ, জীৱনৰ স্বৰ্গীয় স্তৰ য'ত ঈশ্বৰৰ আত্মা আৰু বাক্যই ৰাজত্ব কৰে, পৃথিৱীত থকা মণ্ডলী হল সেই ঈশ্বৰৰ এটা অংগ। এই কথাটো একেধৰণে আমাৰ প্ৰভু যীশুৱেও যোহন 3:3 পদত এইদৰে কৈ থৈছে, মই তোমাক অতিস্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। এয়াই হল ঈশ্বৰৰ ৰাজ্য য'ত ঈশ্বৰৰ বাক্য আৰু আত্মাই শাসন কৰে। অৱশ্যে ঈশ্বৰে সকলো ঠাইতে শাসন কৰে, কিন্তু ঈশ্বৰৰ প্ৰকৃত শাসন হলে তেওঁৰ ৰাজ্যতহে প্ৰচলিত হ'ব, তাত তেওঁ আত্মিক শক্তিৰে শাসন কৰিব। পৃথিৱীত থকা প্ৰকৃত বিশ্বাসকাৰীসকলৰ জীৱনত অৱশ্যে এই আত্মাৰ শাসন দেখা পোৱা যায়, কিন্তু কোনো মানুহে সেই ৰাজ্য দেখা পাব নোৱাৰে, আৰু নতুন জন্ম নাপালে কোনো মানুহে কেতিয়াও তাত প্ৰৱেশ কৰিবও নোৱাৰে বা দেখাও নাপায়। তাত প্ৰৱেশ কৰিবলৈ হলে ঈশ্বৰৰ আত্মাৰ দ্বাৰা নতুন জন্ম আমি পাবই লাগিব। আনহাতে এই পদটিত ধাৰ্মিকতা বুলি কোৱা কথাষাৰৰ অৰ্থ আমাৰ ধাৰ্মিকতা নহয়, কিন্তু এয়া ঈশ্বৰৰ দৃষ্টিত প্ৰকৃত আৰু তেওঁ সন্তুষ্ট কৰিব পৰা ধাৰ্মিকতাহে, যাক প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা আমালৈ দান কৰা হৈছে। এই বিষয়ে আমি ৰোমিয়া 1:3 নম্বৰ অধ্যায়ত বহলাই আলোচনা কৰি আহিছো। লগতে পবিত্ৰ আত্মাৰ দ্বাৰাও ধাৰ্মিকতাক বুজোৱা হৈছে, অৰ্থাৎ যীশুখ্ৰীষ্টৰ ধাৰ্মিকতা যে আমি পাইছো, সেই ধাৰ্মিকতাৰ সাক্ষী হল আমাৰ হৃদয়ত থকা পবিত্ৰ আত্মা। গতিকে আমি খোৱা বোৱা বিধি বিধানমতে নহয়, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হ'ব লাগে, তেতিয়া খ্ৰীষ্টীয় আচৰণ আমাৰ কাৰণে তত্ত্বকথা মাত্ৰ হৈ নাথাকে, ই তত্ত্বকথাতকৈ অধিক বাস্তৱ হয় আৰু নীতিবচনতকৈ বেছি নৈতিক হয়। এই পদটিৰ শেষত শান্তি আৰু আনন্দৰ কথাও কোৱা হৈছে। ইয়াৰ দ্বাৰা কোৱা হৈছে যে খোৱা বোৱা আদি নীতি নিয়ম পালন কৰি মানুহে যি শান্তি কেতিয়াও পাব পৰা নাই, বিশ্বাসকাৰী লোকসকলৰ হৃদয়ত থকা পবিত্ৰ আত্মাৰ দ্বাৰা সেই শান্তি কিন্তু আমি লাভ কৰিব পাৰোঁ। অৰ্থাৎ প্ৰকৃত বিশ্বাসকাৰীয়ে প্ৰকৃত শান্তি লাভ কৰিব পাৰে, বা আন ভাষাৰে আমি এনেদৰে ক'ব পাৰোঁ যে খোৱা বোৱা, লাহ বিলাহ আদিয়ে যি শান্তি দিব নোৱাৰে, পবিত্ৰ আত্মাই প্ৰকৃত বিশ্বাসকাৰীৰ হৃদয়ত সেই শান্তি দিব পাৰে। এতিয়া আমি 18 নম্বৰ পদটো পঢ়িছো, কাৰণ এই বিষয়ত যিজনে খ্ৰীষ্টৰ দাস্যকৰ্ম কৰে তেওঁ ঈশ্বৰৰ প্ৰিয় পাত্ৰ আৰু মানুহবিলাকৰ আগতো পৰীক্ষা সিদ্ধ। প্ৰিয় শ্ৰোতা, এই পৃথিৱীতে এই স্বৰ্গৰাজ্য বাস্তৱ অৰ্থত স্থাপিত হ'ব, যদিও পৌলে কিন্তু ইয়াত আত্মিক ৰাজ্যৰ কথাহে কৈছে, যি ৰাজ্যত আমি নতুন জন্ম লোৱাৰ দ্বাৰাহে প্ৰৱেশ কৰিব পাৰোঁ। সেই নতুন জন্ম লাভ কৰিবলৈ হলে আমি হৃদয়েৰে প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব লাগিব, আৰু গ্ৰহণ কৰিবলৈ হলে আমি তেওঁক বিশ্বাস কৰিব লাগিব। তাকে নকৰি খোৱা বোৱা, নীতি নিয়ম আৰু বিধি বিধান পালনৰ দ্বাৰা তেওঁক আমি লাভ কৰিব নোৱাৰো। আমাৰ হৃদয়ত তেওঁৰ পবিত্ৰ আত্মাক কাম কৰিবলৈ আমি দিব লাগিব, আৰু তেতিয়াহে আমাৰ শান্তি, আনন্দ আৰু ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হ'ব। কেৱল সেয়াই নহয়, মানুহৰ দৃষ্টিতো তেওঁ এজন ভাল মানুহ হ'ব পাৰিব। মানুহবিলাকৰ আগতো পৰীক্ষা সিদ্ধ মানে এইটো নহয় যে আপুনি যীশুখ্ৰীষ্টত বিশ্বাসকাৰী কাৰণে মানুহ আপোনাৰ ফলীয়া হ'ব আৰু আপোনাক প্ৰশংসা কৰিব, কিন্তু তাকে নকৰি মানুহে হয়তো আপোনাক শাস্তি দিবও পাৰে, নাইবা সমাজৰ পৰা হয়তো বাহিৰ কৰিবও পাৰে, কিন্তু তথাপিতো সেই কাম তেওঁলোকে মনৰ কপটতাৰেহে কৰিব লাগিব। আপোনাৰ কামক বেয়া পায় নহয়, আমাৰ প্ৰভু যীশুখ্ৰীষ্টকো মনৰ কপটতাৰেহে মৃত্যুদণ্ড দিয়া হৈছিল। খ্ৰীষ্টীয় আচৰণৰ এইটো এটা মহান নীতি। খ্ৰীষ্টীয় বিশ্বাসীৰ কাম আৰু কথাও তেনেকুৱাই হোৱা উচিত যে ঈশ্বৰৰ দৃষ্টিত সন্তোষজনক আৰু মানুহৰ দৃষ্টিত প্ৰশংসনীয়। ঊনৈশ নম্বৰ পদটো এতিয়া পাঠ কৰি দিব খুজিছো। এটাকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে সেইবোৰলৈ যত্ন কৰো হওক। প্ৰিয় শ্ৰোতা, এই পদটিৰ দ্বাৰা দুটা উৎসাহজনক কথা কোৱা হৈছে। এটা হ'ল খোৱা বোৱা আৰু নীতি নিয়মৰ লগত ঈশ্বৰৰ ৰাজ্যৰ যিহেতু কোনো সম্বন্ধ নাই, গতিকে সেই বিষয়ে আমি আৰু তৰ্ক বিতৰ্ক কৰা উচিত নহয়। কিন্তু আমাৰ খোৱা খাদ্যবস্তু বা আচৰণে যদি আন খ্ৰীষ্টীয় বিশ্বাসী লোকক আঘাত দিয়ে, তেন্তে আমি তেনে খাদ্য বা আচৰণ বাদ দিয়া উচিত। আনটো হ'ল বিশ্বাসত দুৰ্বল খ্ৰীষ্টীয় ভাই ভনীবিলাক যাতে হেৰাই নাযায়, সেইকাৰণে আমি তেওঁলোকৰ আত্মিক উন্নতিৰ কাৰণে এনে আচৰণ কৰো হওক যাতে তেওঁলোকে বিশ্বাসত বলৱান হ'ব পাৰে। এনেকুৱা কৰিবলৈ হলে আমি নিজে নিজে ৰচনা কৰা নীতি নিয়মেৰে নহ'ব, কিন্তু পবিত্ৰ আত্মাৰ দ্বাৰা ধাৰ্মিক, শান্তিজনক আৰু আনন্দদায়কভাৱে আচৰণ কৰিব পাৰিব লাগিব। তেতিয়াহে বিশ্বাসত দুৰ্বল বা সবল সকলোৰে বাবে পাৰস্পৰিক শান্তি আৰু উন্নতি সাধন হ'ব, আৰু দুৰ্বল ভাই ভনীসকলক বলৱান কৰাত সহায়ক হ'ব। এতিয়া আমি বিশ নম্বৰ পদটো পঢ়ি দিছো। খোৱা বস্তুৰ নিমিত্তে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিবা। সকলো বস্তু সুচী, তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। প্ৰিয় শ্ৰোতা, এই পদটোত কোৱা হৈছে যে বিশ্বাসকাৰীসকলৰ মাংস খাবলৈ বা নোখোৱাকৈ থাকিবলৈ নিজস্ব অধিকাৰ আছে। খাই বা নাখায় কোনেও পৰিত্ৰাণ লাভ কৰা নাই। গতিকে শাৰীৰিক তৃপ্তিৰ কথাক লৈ বিশ্বাসত দুৰ্বল ভাই ভনীসকলৰ অন্তৰত ঈশ্বৰৰ অনুগ্ৰহৰ বিঘিনি নজন্মাও হওক, অৰ্থাৎ এজনৰ আচৰণ আনজনৰ কাৰণে বিপদজনক নহওক। তেনে কৰিলে নিজৰ তৃপ্তিৰ কাৰণে ঈশ্বৰৰ গৌৰৱত বিঘিনি জন্মোৱা হ'ব। উদাহৰণস্বৰূপে আমি এছৰ কথাকে ক'ব পাৰোঁ। ঈশ্বৰলৈ বা ঈশ্বৰে দিয়া জন্মস্বত্বলৈ তেওঁৰ চিন্তা নাছিল, কিন্তু নিজৰ তৃপ্তিলৈহে তেওঁৰ বেছি চিন্তা আছিল। সেইকাৰণে এবাটি দাইলৰ কাৰণে তেওঁ নিজৰ জন্মস্বত্বকেই বিক্ৰী কৰিবলগীয়া হৈছিল। আমি এছৰ নিচিনা হ'ব নালাগে। নিজৰ লাভ বা মৰ্যাদাৰ কাৰণে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰ বিক্ৰী নকৰিব। একৈশ নম্বৰ পদ, মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই তোমাৰ ভাইৰাই উজুতি খায় তাক নকৰাই ভাল। এৰা, এই পদটিত পৌলে প্ৰথমে খোৱা বা পান কৰাৰ কথা কৈছে আৰু পাছত কৈছে যে তেনেকুৱা যিকোনো বস্তুৱে যদি আমাৰ দুৰ্বল ভাইৰ বিঘিনি জন্মায়, তেন্তে বলৱানজনে তেনে আচৰণ নকৰাই ভাল। খ্ৰীষ্টীয় আচৰণৰ দ্বিতীয় মহান নীতিৰ বিষয়ে 22 নম্বৰ পদটো পঢ়িছো। তোমাৰ যি বিশ্বাস তাক ঈশ্বৰৰ আগত ৰাখা, যিজনে যিহক যোগ্য জ্ঞান কৰি সেই বিষয়ে নিজৰ বিচাৰ নকৰে তেওঁ ধন্য। আমাৰ নিজৰ বিশ্বাস ঈশ্বৰৰ অৰ্থেহে হওক, নিজৰ কামক যিজনে নিজে উত্তম বুলি বিবেচনা নকৰে তেওঁ ধন্য। এয়া হ'ল খ্ৰীষ্টীয় আচৰণৰ দ্বিতীয় মহান নীতি। প্ৰথম মহান নীতিটো আছিল নিঃসংশয়, অৰ্থাৎ আমি যি কৰো তাক উৎসাহ, আনন্দ আৰু বিনা সংকোচেৰে কৰিব পাৰিব লাগে। দ্বিতীয় নীতিটোৰ দ্বাৰা বিশ্বাসকাৰী এজনে কৰা কৰ্মলৈ উৎসাহেৰে উভতি চাব পাৰিব লাগে, আৰু সেইকাৰণে কৈছে যে নিজৰ কাৰ্যক যোগ্য জ্ঞান নকৰা যেন ধন্য। এই কথাটো যদি আমি এটা উদাহৰণেৰে বুজাবলৈ চেষ্টা কৰো তেন্তে ভাল হ'ব। ধৰক, মোক যদি এজন খ্ৰীষ্টিয়ান মানুহে সোধে যে মদ খাব পাৰিনে, মই তেওঁক পাৰে বুলি কোৱাই ভাল হ'ব। ইয়াৰ এটা কাৰণ আছে, বাইবেলৰ অপব্যয় পুত্ৰৰ দৃষ্টান্তটো আপোনাৰ নিশ্চয় মনত আছে। তেওঁ নিজ পিতৃক এৰি দূৰ দেশত বাস কৰিছিলগৈ, তেওঁ মদ খাইছিল আৰু আন আন বেয়া কামবিলাক কৰিছিল, কিন্তু তথাপিতো তেওঁ এজন সন্তানেই আছিল। আনহাতে তেওঁ গাহৰিবোৰৰ লগত একেলগে আছিল, সেইবুলি তেওঁ এটা গাহৰি হৈ গৈছিল নেকি? নিশ্চয় হোৱা নাই। যদি গাহৰি হোৱা নাছিল, পাৰ্থক্যটো আমি ক'ত ধৰিব পাৰো? পাৰ্থক্য এইটোৱেই যে গাহৰিবোৰৰ কোনো এটাই কোৱা নাছিল যে ইয়াৰ পৰা উঠিম আৰু পিতৃৰ ওচৰলৈ ঘূৰি যাম, কিন্তু অপব্যয় পুত্ৰজনে অনুশোচনাৰে কৈছিল, মই এই গাহৰিবোৰ আৰু সিহঁতৰ খোৱা বস্তুবিলাক ঘিণ কৰো, মই ইয়াৰ পৰা বাহিৰ হ'ম আৰু মোৰ পিতৃৰ ওচৰলৈ গৈ মই স্বীকাৰ কৰিম যে মই আপোনাৰ বিৰুদ্ধে পাপ কৰিলো। তেতিয়া তেওঁৰ পিতৃয়ে তেওঁক পুনৰ আঁকোৱালি লয়। এতিয়া আমি চাওঁ হওক যে মদ্যপান কৰা খ্ৰীষ্টীয় বিশ্বাসী এজন আৰু আন এজন মানুহৰ মাজত পাৰ্থক্য কি। পাৰ্থক্য এয়েই যে আন মানুহজনে মদ খাই শুই পৰে, ৰাতিপুৱা সাৰ পাই কয়, যোৱা ৰাতিটো মোৰ কাৰণে কি যে মজাৰ সময় আছিল, কিমান সাহসী, কিমান বলৱান হৈছিলো, আজি মই আৰু অলপ বেছিকৈ খাম আৰু বেছি ডাঙৰ কাম কৰিবলৈ শক্তি পাম। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীজনে কি ক'ব? ৰাতিপুৱা শুই উঠি তেওঁ হয়তো ক'ব, যোৱা ৰাতি মই সঁচাকৈ বৰ বেয়া কাম কৰিলো, মই মোৰ ঈশ্বৰৰ আৰু শৰীৰৰ বিৰুদ্ধে অপৰাধ কৰিলো। এইদৰে খ্ৰীষ্টীয় বিশ্বাসীজনে নিজ পাপ অনুশোচনাৰে ঈশ্বৰৰ ওচৰত স্বীকাৰ কৰিব। তাৰ পাছত তেওঁ যদি প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হয়, তেন্তে আগৰ সেই অৱস্থালৈ ঘূৰি নাযাবলৈ যিমান পাৰে চেষ্টা কৰিব। কাৰণ বাইবেলতো অপব্যয় পুত্ৰজন পুনৰ গাহৰিৰ গঁৰাললৈ ঘূৰি যোৱা বুলি আমি উল্লেখ নাপাওঁ। এইটোৱেই হ'ল এজন খ্ৰীষ্টীয় বিশ্বাসী আৰু বিশ্বাস নকৰাজনৰ মাজৰ পাৰ্থক্য। সেইকাৰণেই কোৱা হৈছে, যিয়ে নিজৰ কাৰ্যৰ যোগ্য বিচাৰ নকৰে তেওঁ ধন্য। প্ৰিয় শ্ৰোতা, আপুনিও কেতিয়াবা নিজৰ কৰ্মলৈ উভতি চাই নিজকে ঘীণ কৰেনে? যদি কৰে, তেন্তে আপোনাৰ বিবেকে আপোনাক দোষী কৰিছে। গতিকে আপুনিও যি যি কৰিলে তাৰ বাবে আপোনাৰ বিবেকে আপোনাক কি কয় এবাৰ ভাবি চাওক। এই কাম আমি প্ৰত্যেকেই কৰা দৰকাৰ। আনকি গীৰ্জাঘৰত আপুনি কি কলে তাকো আপুনি ভাবি চোৱা দৰকাৰ, কাৰণ ছয়তান গীৰ্জাঘৰলৈকো যায়। বিশেষকৈ দেওবাৰে গীৰ্জা চলি থকা সময়ত ছয়তান উপস্থিত থাকে, নহ'লে গীৰ্জাত কথা কৈ আপুনি কেতিয়াও দাঁত কামুৰিব নালাগিলেহেঁতেন। আপুনি বহু সময়ত দাঁত কামুৰিবলগীয়া হয়, কিয় বাৰু? কিন্তু সংশয় কৰাজনে যদি খায়, তেন্তে তেওঁক দোষী কৰা হল, কিয়নো সেয়েই বিশ্বাসমূলক নহয়, আৰু যি যি বিশ্বাসমূলক নহয় সেই সকলোৱেই পাপ। প্ৰিয় শ্ৰোতা, ইয়াত যে যিকোনো কৰ্ম বা আচৰণ নহওক কিয়, তাক যদি আপুনি মনৰ নিঃসংশয়তাৰে কৰিব নোৱাৰে, সেয়ে বিশ্বাসৰ দ্বাৰা নহয় আৰু সেয়ে পাপ বুলি কোৱা হৈছে। এই কথাটো আমি অতি গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত। এয়া হল পাপৰ এটা সংজ্ঞা। এয়া হল বিতৰ্কিত বিষয়বোৰৰ ওপৰত পবিত্ৰ আত্মাৰ এটা উত্তৰ, স্পষ্ট উত্তৰ। গতিকে বিশ্বাসৰ দ্বাৰা যিয়ে পৰিত্ৰাণ পাইছে, তেওঁ বিশ্বাসৰ দ্বাৰাই জীৱন ধাৰণ কৰা উচিত। এয়া হল বিশ্বাসীৰ ক্ষেত্ৰত বাইবেলৰ এটা স্পষ্ট নিৰ্দেশ। প্ৰিয় শ্ৰোতা, ৰোমিয়া পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ আলোচনা আজি ইমানতে আমি সামৰিছো। আমাৰ বিশ্বাস এই অধ্যায়ৰ যোগেদি খ্ৰীষ্টীয় আচৰণৰ বিষয়ে আপুনি হয়তো বহুতো কথা জানিব পাৰিলে বা হয়তো নতুনকৈ উপলব্ধি কৰিলে, আৰু নিশ্চয় আমাৰ লগতে আপুনিও আত্মিকভাৱে লাভৱান হ'ব পাৰিছে। এই বিষয়ে আমালৈ চিঠি লিখি জনাবচোন। কিন্তু আজি সামৰাৰ আগতে এই কথা পুনৰ সোঁৱৰাই দিব খুজিছো যে আমি যি কামেই নকৰোঁ কিয়, সেই কাম সম্পূৰ্ণ নিঃসংশয় হৈ আমি কৰিব পাৰিব লাগিব। আৰু যদিহে কোনো এটা কাম আমাৰ মনত সন্দেহজনক হয় বা সেই কাম ভাল নে বেয়া, ভাল নে বেয়া এনেকুৱা সন্দেহ আমাৰ মনত লাগি থাকে, তেন্তে সেই কামেই পাপ বুলি বাইবেলে আমাক অতি স্পষ্টভাৱে জনাই দিছে। এনে ক্ষেত্ৰত আমাৰ জীৱনত কি কি পাপ আছে আমি নিজেই নিজক সুধিলে বুজি পাম। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com তো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণৰ পিলে আমার জীবন দিবল। তেওঁর মহান ত্যাগর বাণী, তেওঁর মহান ত্যাগর বাণী, ভাল পাও মই সবাকে শুনাই, ভাল পাও মই সবাকে শুনাই। তৃতীয় দিনা পুনরুধি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুধি মৃত্যু জয় করিলে, খু করিলে করকলৈ গৈ, খু করিলে করকলৈ গৈ, আজি নিবেদিছে আমার হকে বাণী, হে মহান আশাৰ বাণী, ভাল পাওঁ।